إن الذين آمنوا وعملوا الصالحات وأخبتوا إلى ربهم أولئك أصحاب الجنة هم فيها خالدون
নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিষ্পতিপালকৰ প্ৰতি বিনীত হৈছে তেওঁলোকেই হ'ব জান্নাতৰ অধিবাসী তাত তেওঁলোক চিৰকাল থাকিব।